এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অনুজালুপা মদ্ৰা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সংসদৰ উভয় সদনতে আজি 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত ইউনানী দিৱস উপলক্ষে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। দেশত জানুৱাৰী মাহলৈকে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত 54 কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে আৰু থাইলেণ্ডৰ বেংককত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ সৰিতাই সোণৰ পদক অৰ্জন কৰিছে। লোকসভাত আজি 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ সন্দৰ্ভত আলোচনা কৰা হয়। ডি এম কেৰ সাংসদ দয়ানিধি মৰাণে বৰ্তমান বাজেটখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ পক্ষত থকা বুলি অভিযোগ কৰি কয় যে চৰকাৰে মুদ্ৰাস্ফীতি নিবনুৱা সমস্যাকে ধৰি জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত বিফল হৈছে। তেওঁ ভাৰতৰ অৰ্থনীতি মন্থৰ হৈছে বুলি অভিযোগ কৰি কয় যে দেশত বিগত বৰ্ষত মুঠ ঘৰুৱা উৎপাদন 6.4% হয়। তেওঁ লগতে কয় যে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতৰ টকাৰ মূল্য সৰ্বনিম্ন হৈছে। কংগ্ৰেছৰ মনীষ তিৱাৰীয়ে কয় যে চৰকাৰে বিমুদ্ৰাকৰণৰ সময়ত ঘোষণা কৰা কোনো এটা বিষয়তে সফলতা অৰ্জন কৰা নাই। বৰ্তমানৰ বাজেটত কৰ হ্ৰাস কৰাৰ সন্দৰ্ভত তেওঁ কয় যে কৰদাতাসকলে এই হ্ৰাস কৰাৰ সন্দৰ্ভত বিগত 5 বছৰৰ পৰা দাবী উত্থাপন কৰি আহিছিল। তেওঁ চৰকাৰক ঘাটি বাজেটৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে দেশৰ কৃষি খণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰে। বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে এই বাজেটখনক দেশৰ কল্যাণকামী বাজেট বুলি অভিহিত কৰি এই বাজেটখনে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ বাবে অভিলেখ পৰিমাণত পুঁজি আবণ্টন দিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বৰ্তমানৰ NDA চৰকাৰৰ অধীনত দেশৰ অৰ্থনীতি এটা নতুন উচ্চতালৈ গতি কৰিছে আৰু বিশ্বৰ 5ম অৰ্থব্যৱস্থাৰ দেশ হিচাপে স্থান অধিকাৰ কৰিছে। পৰৱৰ্তী 3টা বছৰত ভাৰত বিশ্বৰ 3য় অৰ্থনীতিৰ দেশ হিচাপে উন্নীত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষা বাজেট 2013-14 বৰ্ষৰ 2,00,000 কোটি টকাৰ বিপৰীতে বৰ্তমান 6,81,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ৰেলৱে বাজেট 27,000 কোটি টকাৰ পৰা 2,55,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ UPA চৰকাৰৰ দিনৰ কেলেংকাৰীক সমালোচনা কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰে বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। ৰাজ্যসভাতো আজি 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ ওপৰত আলোচনা অব্যাহত আছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ নেতা পি চিদাম্বৰমে কয় যে এই চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নিৰ্মাণ খণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছে। 2025 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ উদ্ধৃতি দি শ্ৰীচিদাম্বৰমে কয় যে 2014 চনত নিৰ্মাণ খণ্ডৰ অংশ 15.07% আছিল, যি 2019 চনত 13.46% আৰু 2023 চনত 12.93% অৱনমিত হ'ল। তেওঁ লগতে উৎপাদন সম্পৰ্কিত উদগনি আৰু নিৰ্মাণ খণ্ড এই দুয়োটা দিশতে চৰকাৰ বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে। শ্ৰীচিদাম্বৰমৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সদনৰ নেতা জেপি নাড্ডাই নিৰ্মাণ খণ্ডকে ধৰি বিভিন্ন খণ্ডত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। আলোচনাত অংশগ্ৰহণ কৰি ডি এম কেৰ তিৰুচি শিৱাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ কেন্দ্ৰীয় সাহায্যৰে পৰিচালিত আঁচনিসমূহৰ পুঁজি মোকলাই দিয়া নাই বুলি অভিযোগ তোলে। তেওঁ লগতে দেশত প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ হ্ৰাস পোৱা আৰু চৰকাৰে সামগ্ৰী আৰু সেৱাকৰ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ উত্থাপন কৰে। আলোচনাত অংশ লৈ শিৱসেনাৰ মিলিন মুৰলী দেউৰাই এইবাৰৰ সাধাৰণ বাজেটৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশ উন্নতিৰ শিখৰত উপনীত হ'ব বুলি মন্তব্য কৰে। সমাজবাদী পাৰ্টীৰ ৰামজীলাল সুমন আৰু অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ো আলোচনাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ 8ম সংস্কৰণত পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। ছাত্ৰ জীৱনত সুস্বাস্থ্য তথা সুষম আহাৰৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰোগী মানেই সুস্বাস্থ্য নুবুজায়। তেওঁ লগতে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে ছাত্ৰ ছাত্ৰীসকলক পুৱাৰ ভাগত অধিক সময় অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে। সকলো ধৰণৰ মানসিক চাপৰ পৰা মুক্ত হৈ পৰীক্ষা তথা সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক তেওঁ পৰামৰ্শ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী আকাশবাণী দূৰদৰ্শনৰ পৰি স্বয়ম প্ৰভা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউটিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত দেশৰ 37গৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত ইউনানী দিৱস উপলক্ষে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং উপস্থিত থাকিব। প্ৰতিবছৰে 11 ফেব্ৰুৱাৰীত প্ৰখ্যাত ইউনানী চিকিৎসক, শিক্ষাবিদ আৰু মুক্তিযুঁজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানী দিৱস পালন কৰা হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানী ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে।
দেশত জানুৱাৰী মাহলৈকে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত 54 কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। লোকসভাত এটা লিখিত উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই একাউণ্টৰ ভিতৰত 30 কোটিৰো অধিক মহিলা অৰ্থাৎ 55% মহিলাই অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে বেংক একাউণ্ট থকা দেশৰ প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী লোকক ইয়াৰ অধীনত সামৰি লোৱাৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশত 22 কোটিৰো অধিক লোক প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু 49 কোটি লোকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত অন্তৰ্ভুক্ত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। 4-দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া 2025 বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয় সন্দৰ্ভত আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব। শ্ৰীমোদীৰ ফ্ৰান্স ভ্ৰমণে দুয়োখন দেশৰ মাজত বহুকেইটা গুৰুত্বপূৰ্ণ খণ্ডত থকা সম্পৰ্ক সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জীৱ কুমাৰ সিংলাই কয় যে সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাক যাতে কেইগৰাকীমান ব্যক্তি অথবা কেইটামান প্ৰতিষ্ঠানে একচেটীয়া সম্পত্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাই হৈছে ভাৰতৰ মূল উদ্দেশ্য। অহা 12 ফেব্ৰুৱাৰীত 3-দিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি শ্ৰীমোদী আমেৰিকালৈ ৰাওনা হ'ব। দুদিনীয়া এই ভ্ৰমণসূচীত তেওঁ বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তিখণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কৌশলগত সহযোগিতা তথা প্ৰযুক্তি, অংশীদাৰিত্ব আদি বিষয় সন্দৰ্ভত আলোচনা কৰিব। জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান, সুৰক্ষা পৰিস্থিতি, বাজেট আৰু প্ৰশাসন সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া আছিল শ্ৰী আব্দুল্লাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে তৃতীয়টো সাক্ষাৎ। থাইলেণ্ডৰ বেংককত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ সৰিতাই সোণৰ পদক অৰ্জন কৰিছে। আজি বিয়লি অনুষ্ঠিত খেলখনত সৰিতাই ছিংগাপুৰৰ নুৰ চিয়াহিদা আলিমক এখন তুমুল প্ৰতিদ্বন্দ্বিতামূলক খেলত 143-142 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ আদিল মহম্মদ নাজিৰ আনচাৰীয়ে পুৰুষৰ W1 শিতানত হংকঙৰ মান টাই ইয়ুঙক 120-116 ফলাফলত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। উত্তৰ ৰেলৱেৰ মুখ্য সম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰে কৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভৰ তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি 20খন ৰেল চলাচল কৰোৱা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত শ্ৰীশেখৰে কয় যে প্ৰয়াগৰাজৰ 8টা ষ্টেচনৰ পৰা কালি যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি 300ৰো অধিক ৰেল চলাচল কৰোৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ কৈ দিছো। সংসদৰ উভয় সদনতে আজি 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত ইউনানী দিৱস উপলক্ষে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। দেশত জানুৱাৰী মাহলৈকে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত 54 কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে আৰু থাইলেণ্ডৰ বেংককত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ সৰিতাই সোণৰ পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।